ولا تؤتوا السفهاء أموالكم التي جعل الله لكم قياما وارزقوهم فيها واكسوهم وقولوا لهم قولا معروفا
আৰু তোমালোকে নিৰ্বোধসকলৰ হাতত তোমালোকৰ ধন সম্পদ অৰ্পণ নকৰিবা যিবোৰক আল্লাহে তোমালোকৰ জীৱিকাৰ মাধ্যম বনাইছে অৱশ্যে তাৰ পৰাই সিহঁতৰ খোৱা বোৱাৰ পিন্ধাৰ ব্যৱস্থা কৰা আৰু তোমালোকে সিহঁতৰ লগত সদালাপ কৰিবা